বাতৰিৰ সৈতে এয়া মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ক্ৰয় কৰি 140 কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিয়ে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও 4 জন লোকৰ মৃত্যু হয়। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে ভাৰতক 4 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ক্ৰয় কৰি 140 কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা পষ্টৰ উত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশজুৰি থলুৱা উদ্যোগ আৰু কাৰিকৰসকলৰ বিকাশৰ বাবে চলি থকা অভিযানৰ মাজতে প্ৰধানমন্ত্ৰীৰ এই আহ্বানে আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা বহন কৰিছে। এই পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই মাই গভ ইণ্ডিয়াই দীপাৱলী উদযাপন আৰু স্বদেশী সবলীকৰণ শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰিছে। এই অভিযানৰ জৰিয়তে থলুৱা কাৰুশিল্পীসকলক সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত দেশবাসীক ভোকেল ফৰ লোকেল মন্ত্ৰৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থকা স্বদেশী অভিযানে শেহতীয়াকৈ চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ জৰিয়তে পুনৰ গতি লাভ কৰে। থলুৱা সামগ্ৰীৰ প্ৰসাৰৰ জৰিয়তে এই অভিযানে থলুৱা অৰ্থনীতিৰ বিকাশ, নিয়োগ সৃষ্টি আৰু আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ, যাক বিপুল উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ বিপৰীতে পোহৰ, অজ্ঞতাৰ বিপৰীতে জ্ঞান আৰু অশুভৰ বিপৰীতে শুভকাৰ্যৰ জয়ক উদযাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে পোহৰৰ এই উৎসৱে আত্মপ্ৰতিফলন আৰু আত্মবিকাশৰ সুযোগ দিয়াৰ লগতে পাৰস্পৰিক স্নেহ আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। তেওঁ সকলোকে সুৰক্ষিতভাৱে দায়িত্ব সহকাৰে আৰু পৰিৱেশ অনুকূল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দীপাৱলীয়ে সকলোলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই পোহৰৰ উৎসৱে সকলোৰে জীৱন শান্তি আৰু সমৃদ্ধিৰে উপচাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে ৰাষ্ট্ৰৰ সকলো দিশতে ইতিবাচক শক্তিৰ বিৰাজৰ বাবে প্ৰাৰ্থনা কৰে। উপৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে এটা বাৰ্তাত দীপাৱলীৰ পবিত্ৰ ক্ষণত দেৱী লক্ষ্মীয়ে সকলোলৈ শান্তি, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে সমাগত গোবৰ্ধন পূজা আৰু ভাইদুজৰো শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে দীপাৱলী হৈছে ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ আত্মস্বৰূপ। তেওঁ সকলো নাগৰিককে দীপাৱলীৰ ক্ষণত সমাজত একতা, ভাতৃত্ববোধ, পাৰস্পৰিক বিশ্বাস আৰু সমতা শক্তিশালী কৰাৰ পণ ল'বলৈ আহ্বান জনায়। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ 243 আসনৰ ভিতৰত 122 সমষ্টিৰ বাবে 11 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰো অন্তিম দিন। ৰাজ্যখনত অহা 6 নৱেম্বৰত 18 জিলাৰ 121 বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও 4 জন লোকৰ মৃত্যু হয়। চেন্নাইৰ পাট্টাবিৰাম আৱদিৰ এটা ঘৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ফটকাৰ বিস্ফোৰণৰ পৰাই এই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে মৃত 2 লোক ফটকাৰ গ্ৰাহক হোৱাৰ বিপৰীতে আন 2 লোক ঘৰটোৰ বাসিন্দা আছিল। এই দুৰ্ঘটনাত ফটকা মজুত কৰি ৰখা ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। কেন্দ্রীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা ছট পূজাৰ সময়ছোৱাত ৰেলযাত্ৰীসকলৰ সুবিধা অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ মতামতো গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৈষ্ণৱে কয় যে দীপাৱলী আৰু ছট পূজাৰ সময়ত দিল্লী ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ হয় আৰু এই সময়ছোৱাত ৰেলৱে কৰ্তৃপক্ষই প্ৰতিবাৰে যাত্ৰীৰ সুবিধাৰ অৰ্থে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ কয় যে ৰেল মন্ত্ৰালয়ে মুম্বাই, পুনে, ছুৰাট, বেংগালুৰু, ছেকেন্দ্ৰাবাদ আদি যাত্ৰীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা ষ্টেচনসমূহতো যাত্ৰীৰ সুবিধাৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। 1959 চনৰ 21 অক্টোবৰত লাডাখত চীনা সৈনিকৰ অতৰ্কিত আক্ৰমণত শ্বহীদ হোৱা 10 গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানসকলৰ যুটীয়া কুচকাৱাজ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ মুৰববীসকলৰ লগতে অন্য বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে এটা সমাৱেশতো ভাষণ দিব। স্মৃতিচাৰণ অনুষ্ঠানৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহে অহা 22-30 অক্টোবৰলৈ ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধাৰ্থে যোৱা 22 ছেপ্টেম্বৰত জি এছ টি সঞ্চয় উৎসৱৰ ঘোষণা কৰিছিল। আজি দেশৰ স্বাস্থ্যখণ্ডত জি এছ টি সংস্কাৰৰ ফলত পৰা প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে দেশৰ স্বাস্থ্যখণ্ডত বিশেষ প্ৰভাৱ পেলাইছে। এই সংস্কাৰৰ ফলত ভালেসংখ্যক ঔষধ আৰু চিকিৎসা সম্পৰ্কীয় সামগ্ৰীৰ দাম যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে। কৰ্কট ৰোগত ব্যৱহৃত ঔষধকে ধৰি মুঠ 37 বিধ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত পূৰ্বৰ 12% কৰ ৰেহাই দিয়া হৈছে। একেদৰে অতি প্ৰয়োজনীয় ঔষধ চিকিৎসা সঁজুলিৰ ক্ষেত্ৰতো পূৰ্বৰ 12% জি এছ টিৰ পৰা বৰ্তমান 5% হ্ৰাস কৰা হৈছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে ভাৰতক 4 ৰাণত পৰাস্ত কৰে। ভাৰতে 289 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 50 অভাৰত 6 উইকেটৰ বিনিময়ত 284 ৰাণহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই 88, হৰমনপ্ৰীত কৌৰে 70 আৰু দীপ্তি শৰ্মাই 50 ৰাণ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 288 ৰাণ কৰে। দলৰ হৈ হিথাৰ নাইটছে 109 ৰাণ কৰি ইংলেণ্ডৰ স্থিতি সবল কৰি তোলে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই 4টা উইকেট দখল কৰাৰ লগতে নৱাগত শ্ৰীচৰণীয়ে 2টা উইকেট লাভ কৰে। হিথাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত ইংলেণ্ডে ছেমি ফাইনেলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে স্থান নিশ্চিত কৰিছে। ভাৰতে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে নিউজিলেণ্ডৰ আৰু বাংলাদেশৰ সৈতে 2খন খেলতে জয়লাভ কৰিব লাগিব। প্ৰতিযোগিতাত আজি শ্ৰীলংকা বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত বিয়লি 3 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ক্ৰয় কৰি 140 কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিয়ে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও 4জন লোকৰ মৃত্যু হয়। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে ভাৰতক 4 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55